এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নাৰায়ণ ভট্টাচাৰ্য, মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক প্ৰধান বাতৰিসমূহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেৰগাঁৱত 167.40 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰে। আজি বিশ্ব উপভোক্তা অধিকাৰ দিৱস, প্ৰতি বছৰে 15 মাৰ্চত এই দিৱস উদযাপন কৰা হয়। যশস্বী শিক্ষাবিদ, কবি, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পী ডঃ লক্ষ্য হীৰা দাসৰ আজি পুৱতি নিশা গুৱাহাটীৰ ৰাজগড়ৰ বাসভৱনত দেহাৱসান হয়। আন্তৰ্জাতিক মাষ্টাৰ্ছ লীগ IML ক্ৰিকেট প্ৰতিযোগিতাত ৱেষ্ট ইণ্ডিজ মাষ্টাৰ্ছে কাইলৈ শচীন তেণ্ডুলকাৰ নেতৃত্বৰ ইণ্ডিয়া মাষ্টাৰ্ছৰ বিৰুদ্ধে ফাইনেল খেলিব। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেটত আজি মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেৰগাঁৱত 167.40 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰে। তেওঁ লগতে 425.48 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাস গৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। শ্ৰীশ্বাহে দেৰগাঁৱত এখন বিশাল জনসভাতো ভাষণ দিয়ে। ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অহা 5 বছৰত লাচিত বৰফুকন পুলিচ একাডেমী দেশৰ ভিতৰতে প্ৰথম স্থানৰ একাডেমী হিচাপে পৰিগণিত হ'ব। লাচিত বৰফুকনৰ দৰে জাতীয় বীৰৰ বিষয়ে ইমান দিনে সকলোৱে জনা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এতিয়া লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিছে। লাচিত বৰফুকনৰ জীৱনী 23টা ভাষালৈ অনুবাদ হৈছে বুলি উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে দেশৰ সকলো পুথিভঁৰালত এতিয়া লাচিত বৰফুকনৰ জীৱনী গ্ৰন্থ আছে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ দিনটোক অসম আৰক্ষীৰ বাবে সোণালী দিন বুলি অভিহিত কৰি কয় যে লাচিত বৰফুকন পুলিচ একাডেমীত এখন আৰক্ষী চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব আৰু ইয়াৰ জৰিয়তে আৰক্ষীৰ লগতে সাধাৰণ ৰাইজো উপকৃত হ'ব। গৃহমন্ত্ৰীগৰাকী আজি বিয়লি আইজললৈ যাত্ৰা কৰিব। তাত তেওঁ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় 150 বছৰ পুৰণি চাউনীটো আইজল নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ জোখচাঙলৈ স্থানান্তৰ কৰা অনুষ্ঠানত ভাগ ল'ব। আছাম ৰাইফলছৰ চাউনীটো জোখচাঙলৈ স্থানান্তৰ কৰাৰ মিজো লোকসকলৰ দীৰ্ঘদিনীয়া আশা পূৰণ কৰাত গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক হ'ব বুলি বিবেচনা কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কাইলৈ গুৱাহাটীলৈ উভতি আহিব আৰু কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে তেওঁ গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব। আজি বিশ্ব গ্ৰাহক অধিকাৰ দিৱস। গ্ৰাহকসকলৰ অধিকাৰ আৰু ইয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰয়োজনীয়তাক সোঁৱৰাই দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে 15 মাৰ্চত এই দিৱস উদযাপন কৰা হয়। এই দিৱসে সকলো গ্ৰাহকৰে প্ৰাথমিক অধিকাৰসমূহৰ বিষয়ে গুৰুত্ব আৰোপ কৰা তথা এই অধিকাৰসমূহক সন্মান আৰু সুৰক্ষিত কৰা কাৰ্যক উদগনি যোগোৱাৰ সুযোগ দিয়ে। 2025 বৰ্ষৰ বিশ্ব গ্ৰাহক অধিকাৰ দিৱসৰ মূল বিষয়বস্তু হৈছে বহনক্ষম জীৱনশৈলীৰ বাবে ন্যায়সংগত পৰিৱৰ্তন। কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে আৰু তেওঁলোকৰ ওজৰ আপত্তিসমূহ সোনকালে নিষ্পত্তি কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে জাগো গ্ৰাহক জাগো কাৰ্যসূচীৰ জৰিয়তে গ্ৰাহকসকলক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন কাম কাজ অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনে গ্ৰাহকসকলৰ ওজৰ আপত্তিসমূহ দ্ৰুততাৰে সমাধান কৰাৰ উদ্দেশ্যে 1000তকৈ অধিক কোম্পানীৰ সৈতে সহযোগিতাৰে কাম কৰি আছে। ই বাণিজ্যৰ যোগেদি অসাধু বেহা বেপাৰৰ পৰা গ্ৰাহকসকলক সুৰক্ষিত কৰাৰ বাবেও গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে 2020 চনত গ্ৰাহক সুৰক্ষা নীতি ই বাণিজ্য 2020 শীৰ্ষক নীতি নিৰ্দেশনা জাৰি কৰে। ৰাজ্যৰ বিভিন্ন স্থানত আজিও পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন কৰা হৈছে। বৰপেটাৰ পাটবাউসী, গণককুচি, সুন্দৰীদিয়া আৰু বাৰাদী সত্ৰত দৌল মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণবন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ বতাহ মুখৰ হৈ উঠিছে। ওড়িশাৰ পৰা হোলী গীতৰ দল, মণিপুৰী সাংস্কৃতিক দল, আদিবাসী সাংস্কৃতিক দলৰ লগতে বিভিন্ন স্থানীয় শিল্পীৰ গীত পৰিৱেশনেৰে সত্ৰনগৰীখন প্ৰাণচঞ্চল হৈ উঠিছে। বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱত অংশ লোৱাৰ লগতে গোসাঁইক সেৱা জনাই আশীৰ্বাদ ল'বলৈ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি বটদ্ৰৱা সত্ৰত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা দৌল উৎসৱৰ আজি তৃতীয় দিনাও উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
বিশিষ্ট শিক্ষাবিদ কবি সাহিত্যিক গীতিকাৰ সুৰকাৰ তথা কণ্ঠশিল্পী ডঃ লক্ষ্মীৰা দাসৰ আজি পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ ৰাজগড়ৰ বাসভৱনত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 94 বছৰ। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে 1931 চনৰ 13 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা ডঃ লক্ষ্মীৰা দাসক 1995 চনত ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন আৰু 2003 চনত শিল্পী বঁটা প্ৰদান কৰা হৈছিল। ডঃ দাসে 2022 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। তেওঁ 1959 চনত কটন মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিছিল আৰু পিছলৈ 1977 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যাপিকা হিচাপে যোগদান কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিকাৰ সুৰকাৰ তথা কণ্ঠশিল্পী হিচাপে স্বীকৃতিপ্ৰাপ্ত ডঃ লক্ষ্মীৰা দাসে কেইবাটাও গীতত কণ্ঠদান কৰাৰ উপৰি আন বহুতো গীতৰ ৰচনা তথা সুৰ সংযোজন কৰি থৈ গৈছে। শিল্পীগৰাকীৰ নশ্বৰ দেহ আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ অনা হয়। ইয়াত কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীসকলে শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। আজি তেওঁৰ শেষকৃত্য গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি তামিলনাডুৰ শ্ৰীপেৰাম্বুদুৰৰ জেটৱৰ্ক ইলেক্ট্ৰনিকছৰ নতুন চৌহদ মুকলি কৰিব আৰু IIT মাদ্ৰাছৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা কৰিব। শ্ৰীবৈষ্ণৱ আজি পুৱাই চেন্নাইত উপস্থিত হৈছে আৰু পৰৱৰ্তী কাৰ্যসূচীৰ বাবে শ্ৰীপেৰাম্বুদুৰলৈ ৰাওনা হৈছে। তেওঁ থেৰুৰলৈও যাব। তাত আজি হাইপাৰলুপ ৰেল পৰিযোজনাৰ পৰীক্ষণ কৰা হ'ব। বিয়লি মন্ত্ৰী শ্ৰীবৈষ্ণৱ আদায়াৰৰ IIT মাদ্ৰাছ চৌহদলৈ গৈ নৱচাৰ কেন্দ্ৰ পৰিদৰ্শন কৰিব। শ্ৰীবৈষ্ণৱে এটা কম্পিউটাৰ কেন্দ্ৰ পৰিদৰ্শন কৰিব। এই কেন্দ্ৰটো ডিজিটেল ইণ্ডিয়া দৃষ্টিকোণৰ অনুৰূপ আৰু IIT ভাৰতৰ ছেমিকণ্ডাক্টৰ অভিযানৰ মুখ্য ভেটি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ যুদ্ধবিৰতি সন্দৰ্ভত আমেৰিকাই আগবঢ়োৱা প্ৰস্তাৱক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে তেওঁৰ আলোচনা ফলপ্ৰসূ হোৱা বুলি দাবী কৰিছে। ৰাষ্ট্ৰপতি পুটিন বৃহস্পতিবাৰে সন্ধিয়া আমেৰিকাৰ দূত ষ্টিভ উইটকফৰ সৈতে বৈঠকত বহাৰ পাছতে ৰাষ্ট্ৰপতি ট্ৰাম্পে এইদৰে কয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডনাল্ড ট্ৰাম্পে আশা প্ৰকাশ কৰে যে এখন ভয়াৱহ আৰু ৰক্তাক্ত যুদ্ধৰ অন্ত পেলাবৰ বাবে এয়া এটা সুন্দৰ সুযোগ হ'ব। অৱশ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে অভিযোগ কৰে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে শান্তি আলোচনাৰ উদ্যোগক বাধাগ্ৰস্ত কৰি যুদ্ধ অব্যাহত ৰাখিব খুজিছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়ৰ ষ্টাৰ্মাৰে কয় যে যুদ্ধবিৰতিৰ প্ৰস্তাৱক লৈ খেল খেলিবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিক অনুমতি দিয়া নহ'ব। চলিত সপ্তাহৰ আৰম্ভণিতে ডনাল্ড ট্ৰাম্পে যুদ্ধবিৰতি প্ৰস্তাৱত ইউক্ৰেইনে সন্মতি জনোৱাৰ বিপৰীতে ৰাছিয়াই এতিয়াও প্ৰস্তাৱটো গ্ৰহণ কৰা নাই। আন্তৰ্জাতিক মাষ্টাৰ্ছ লীগ IML ক্ৰিকেট প্ৰতিযোগিতাত ৱেষ্ট ইণ্ডিজ মাষ্টাৰ্ছে কাইলৈ শচীন তেণ্ডুলকাৰ নেতৃত্বৰ ইণ্ডিয়া মাষ্টাৰ্ছৰ বিৰুদ্ধে ফাইনেল খেলিব। খেলখন ৰায়পুৰত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ৱেষ্ট ইণ্ডিজ মাষ্টাৰ্ছ দলে শ্ৰীলংকা মাষ্টাৰ্ছক 6 ৰাণত পৰাজিত কৰে। প্ৰথমে বেট ধৰি ৱেষ্ট ইণ্ডিজ মাষ্টাৰ্ছে নিৰ্ধাৰিত বিশ্ব অভাৰত 5টা উইকেট হেৰুৱাই 179 ৰাণ সংগ্ৰহ কৰে। দলটোক নেতৃত্ব দিয়া উইকেট কিপাৰ তথা বেটছমেন দীনেশ ৰামদিনে মাত্ৰ 22টা বলতে অপৰাজিত অৰ্ধশতৰাণ অৰ্জন কৰে। ব্ৰায়ান লাৰাই 41 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকা মাষ্টাৰ্ছে 20 অভাৰত 9টা উইকেট হেৰুৱাই 171 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ একমাত্ৰ ভাল প্ৰদৰ্শন কৰা এছেলা গুণৰত্নেই 42টা বলত 66 ৰাণ কৰে। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেটত আজি মুম্বাইৰ বেব্ৰন ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। মেক লেনিং নেতৃত্বৰ দিল্লী কেপিটেলছে প্ৰতিযোগিতাৰ 8খন খেলৰ 5খনত জয়লাভ কৰি লীগ পৰ্যায়ত শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। দিল্লী কেপিটেলছে তৃতীয়বাৰৰ বাবে একেৰাহে ফাইনেলত প্ৰৱেশ কৰিছে যদিও দলটোৱে এতিয়ালৈকে মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হোৱা নাই। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেৰগাঁৱত 167 কোটি 40 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰে। আজি বিশ্ব গ্ৰাহক অধিকাৰ দিৱস। প্ৰতি বছৰে 15 মাৰ্চত এই দিৱস উদযাপন কৰা হয়। যশস্বী শিক্ষাবিদ কবি সাহিত্যিক গীতিকাৰ সুৰকাৰ তথা কণ্ঠশিল্পী ডঃ লক্ষ্মীৰা দাসৰ আজি পুৱতি নিশা গুৱাহাটীৰ ৰাজগড়ৰ বাসভৱনত দেহাৱসান হয়। আন্তৰ্জাতিক মাষ্টাৰ্ছ লীগ IML ক্ৰিকেট প্ৰতিযোগিতাত ৱেষ্ট ইণ্ডিজ মাষ্টাৰ্ছে কাইলৈ শচীন তেণ্ডুলকাৰ নেতৃত্বৰ ইণ্ডিয়া মাষ্টাৰ্ছৰ বিৰুদ্ধে ফাইনেল খেলিব। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেটত আজি মুম্বাই ব্ৰেবৰ্ণ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি আবেলি 3 বজাত শুনিবলৈ পাব।